জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদানৰ কথা ঘোষণা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাইলৈৰ পৰা আৰম্ভ। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভি ভি জি ৰামজী আঁচনিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষি হিচাপে 630,96,00,000 টকা মুকলি। চি এম ফ্লাইট শীৰ্ষক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলৰ পৰীক্ষাৰ পূৰ্বেই 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশিক্ষাৰ্থীসকলৰ সৈতে আজি মত বিনিময় কৰাৰ অন্তত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰশিক্ষাৰ্থীসকলে প্ৰথম 3 মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত 30,000 টকাকৈ লাভ কৰিব। পৰৱৰ্তী ছমাহত দ্বিতীয়বাৰলৈ 30,000 টকা লাভ কৰাৰ লগতে পাছৰ 9 মাহত বাকী 40,000 টকা অৰ্থাৎ মুঠ 1,00,000 টকা তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জাপানৰ ভিজা লাভ কৰাৰ পাছত এই প্ৰশিক্ষাৰ্থীসকলক 50,000 টকাকৈ প্ৰদান কৰা হ'ব। তেওঁলোকৰ নিযুক্তি কেৱল জাপানতে সীমাবদ্ধ হৈ নাথাকে বুলি প্ৰকাশ কৰি তেওঁ কয় যে প্ৰশিক্ষাৰ্থীসকলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তিৰ সুবিধা লাভ কৰিব। দেশত বৰ্তমান 1,500ৰো অধিক জাপানী প্ৰতিষ্ঠানে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা 2-3 বছৰত আমাৰ ৰাজ্যতো জাপানী প্ৰতিষ্ঠানৰ কাম কাজ আৰম্ভ হ'ব। ৰাজ্যৰ যুৱচামৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ কঢ়িয়াই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহৰ পৰা অহা বহু শিক্ষাৰ্থী আজিলৈ কেতিয়াও বিদেশ যাত্ৰা কৰা নাই, কিন্তু এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুযোগ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সম্প্ৰতি 140গৰাকী শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পৰৱৰ্তী পৰ্যায়ত এই আঁচনি ব্যাপকভাৱে ৰূপায়ণৰ চিন্তা চৰ্চা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। 21-দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। কাইলৈৰ পৰা হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰশ্নোত্তৰ কালৰ প্ৰতি লক্ষ্য ৰাখি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে সদনত মুখ্যমন্ত্ৰী, অধ্যক্ষ, উপাধ্যক্ষ তথা বিৰোধী দলপতিৰ বক্তব্যৰ সময়ত বিধায়কসকলে হস্তক্ষেপ কৰিব নোৱাৰিব বুলি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ভাষণৰ পাছতে বিধায়কসকলে প্ৰশ্ন কৰিব পাৰিব। সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে আজি সংবাদমেলযোগে এই কথা অৱগত কৰে।
স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু এলপি যেতিয়া কথা কৈ থাকিব তেতিয়া মানে ইণ্টাৰেপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় মানে সভাত এইটো সিদ্ধান্ত হৈছে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি যিহেতু আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছো, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো মানে সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো হেৰি কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, বি পি এফে হওক, এইটো সকলে সৰ্বসন্মতক্ৰমে এইটো মানে সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰেপ্ট কৰে তেতিয়া স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে, স্পীকাৰে সিদ্ধান্ত ল'ব।
ৰাজ্যৰ বন বিভাগে অনিয়ম আৰু নীতি বৰ্হিভূত কাৰ্যকলাপৰ অভিযোগত যোৰহাট সংমণ্ডলৰ ফৰেষ্টাৰ মণ্টু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰিছে। সামাজিক মাধ্যমত এটা টেলিফোনিক বাৰ্তালাপ বিয়পি পৰাৰ পাছতে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিষয়টো গুৰুত্ব সহকাৰে লৈ বনকৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। বনমন্ত্ৰীৰ জৰুৰী নিৰ্দেশৰ পাছতে যোৰহাটৰ বন সংমণ্ডল বিষয়াই মণ্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে। পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ত আজি বন মহোৎসৱ পালন কৰা হয়। পৰিৱেশ সংৰক্ষণ তথা মানুহ আৰু বনৰী হাতীৰ সংঘাত নিৰ্মূলৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীত বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে। বিধায়কগৰাকীয়ে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশেষ ঔষধি গুণসম্পন্ন মণিচলৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অঞ্চলটোত বনৰী হাতীৰ উপদ্ৰৱ ৰোধ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নতুনকৈ গঠিত গজমিত্ৰৰ 24গৰাকী সদস্যক আজি বন বিভাগৰ ফালৰ পৰা প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰী বিতৰণ কৰা হয়। এই সামগ্ৰীসমূহে স্বেচ্ছাসেৱকসকলক জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হাতী আৰু মানুহৰ সহাৱস্থান গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1 কোটি অধিক উৎপাদনক্ষম উদ্যানশস্যৰ পুলি বিতৰণৰ অভিলাষী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যানশস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণ কৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে গৱেষণা কেন্দ্ৰৰ চৌহদত এটা নাৰিকলৰ পুলি ৰোপণ কৰে। তেওঁ কয় যে একেখিনি মাটিতে পৰিকল্পিতভাৱে সমান্তৰালকৈ নাৰিকল, জালুক, আনাৰস, ড্ৰেগন ফ্ৰুট আদিৰ দৰে লাভজনক শস্যৰ মিশ্ৰিত খেতি কৰিলে কৃষক পৰিয়ালসমূহ অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক কম দৰমহাৰ সাধাৰণ চাকৰিৰ পৰা বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে বাণিজ্যিক কৃষিক আঁকোৱালি ল'বলৈ আহান জনায়। কম উৎপাদনৰ বাবে কেৰ্কেটুৱাৰ উপদ্ৰৱ বা মোবাইল টাৱাৰৰ বিকীৰ্ণৰ দৰে অপ্ৰমাণিত কাৰণসমূহক জগৰীয়া কৰাৰ সলনি প্ৰতিটো সমস্যাৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ তেওঁ আহান জনায়। কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ সংকল্পৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে সৰ্বাধিক খুচুৰা মূল্যতকৈ অধিক দৰত সাৰ বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিয়ে। এই বছৰ সঠিক সময়ত ধানৰ বীজ বিতৰণ কৰাৰ ফলত স্থানীয় কৃষকসকল উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে 101গৰাকী কৃষকৰ মাজত আনুষ্ঠানিকভাৱে ফল মূলৰ পুলি, মাটিমাহ আৰু মগুমাহৰ বীজ তথা স্প্ৰে মেচিন বিতৰণ কৰে।
আজি আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে প্ৰায় 2 লাখ পুলি আৰু 1,100 কুইণ্টল মাহজাতীয় শস্য বিলোৱাৰ কাম আজিৰ পৰা আৰম্ভ কৰিলে। আমি 100 কৃষকক ইয়ালৈকে মাতি আনি কেইবাখনো জিলাৰ পৰা এই নাৰিকল, তামোল, ড্ৰেগন ফ্ৰুট এইবিলাকৰ পুলি দিলো আৰু 2 লাখ ছেপলিং তেখেতলোকে দিব পাৰিব আজিৰ পৰা আৰম্ভণি হ'ল। মই অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক অনুৰোধ কৰিছোঁ, আপোনালোকে যিসকলে কৃষি কৰ্মৰ লগত জড়িত তেওঁলোকে কৃষি কৰ্মৰ লগত ভালকৈ জড়িত হওক আৰু যাৰ ঘৰৰ মাটি এনেই পৰি আছে তেওঁলোকে এখন এখন ফল মূলৰ বাগান কৰক, বাগিচা কৰক। আমি সহায় কৰিম, চৰকাৰৰ ফালৰ পৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে কাম কৰিবলৈকে সাজু হওক, অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ।
মন্ত্ৰীগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ কৃষি আৰু উদ্যানশস্য খণ্ডত অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজ্যত নাৰিকলৰ উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনা কৰা হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি VBG ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰিকৈ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায় প্ৰাধান্য দি আহিছে। এই আবণ্টনে অসমৰ গ্ৰাম্য কৰ্মশক্তিক উৎসাহ দিয়াৰ লগতে গ্ৰাম্য পথ সংযোগ অধিক শক্তিশালী কৰি অৰ্থনৈতিক সুযোগ আৰু সৰ্বাত্মক বিকাশ নিশ্চিত কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহান আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি এই আঁচনিয়ে অসমৰ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। হাইলাকান্দি জিলাৰ আৰক্ষীয়ে বিগত 24 ঘণ্টাত পৃথকে পৃথকে চলোৱা দুটা অভিযানত 8 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হৈছে। মিজোৰামৰ আইজলৰ পৰা পাথাৰকান্দি অভিমুখে আহি থকা এখন বাহনত অভিযান চলাই আৰক্ষীয়ে 6,50,00,000 টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰে। ইয়াৰ লগতে আৰক্ষীয়ে মহম্মদ ইয়াহিছি নামৰ এজন সৰবৰাহকাৰীকো আটক কৰে। হাইলাকান্দি সদৰ থানাৰ অন্তৰ্গত লাখিনগৰ বাইপাছ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে 1,50,00,000 টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদানৰ কথা ঘোষণা। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাইলৈ পৰা আৰম্ভ। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যানশস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ VBG ৰামজী আঁচনিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।